এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমীত কাল ৰাত্ৰিৰ ৰূপত দেৱীক পূজা অৰ্চনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজাত দেৱীৰ আশীষ গ্ৰহণ জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহান জনাবলৈ গৃহ মন্ত্ৰালয়ক ৰাজ্য চৰকাৰৰ আবেদন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত পৰৱৰ্তী দুই তিনিদিন অতি গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য কোকৰাঝাৰ আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা ভূটান সংযোগী ৰেল প্ৰকল্পই দেশৰ অৰ্থনৈতিক উন্নয়নত বিশেষ ভূমিকা ল'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ আৰু বৰ্ষাপাৰত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলত ভাৰত আৰু শ্ৰীলংকা মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। আজি শাৰদীয় দুৰ্গা পূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। আজি দেৱীক কাল ৰাত্ৰিৰ ৰূপত পূজা অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰা মথু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিণী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যাধাম, বেলচৰৰ বিল্লেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা আধ্যামিকতা ৰক্ষা কৰি দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত আজি দুৰ্গা পূজাৰ সপ্তমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। আজি জনগণৰ হিয়াৰা মথু জুবিন গাৰ্গৰ প্ৰতিকৃতিত দেৱালয়ৰ দলৈ নলিনী শৰ্মাই বন্তি প্ৰজ্বলন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মহানগৰীৰ 29খন পূজা মণ্ডপত সেৱা লোৱাৰ কথা। শিৱসাগৰ জিলাত 1734 চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা 291 বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যামিকতাৰ মাজেৰে শাৰদীয় পূজা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে এই দৌলত মহা অষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌলা পৰিয়াল আৰু কনচেং বৰপাত্ৰ গোহাঁই পৰিয়ালৰ পৰা আগবঢ়োৱাৰ ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়েও অক্ষুণ্ণ ৰাখিছে। শিৱসাগৰ নগৰৰ থানামুখৰ বাৰেঘৰীয়া মছজিদৰ কাষত 65 বছৰ ধৰি নৱযুৱক দুৰ্গোৎসৱ সমিতিয়ে এখন পূজাৰ আয়োজন কৰি আহিছে। ধৰ্মীয় সহিষ্ণুতা আৰু উদাৰতাৰ পৰিচয় দিয়া এই সমিতিয়ে নামাজৰ সময়ত ইছলামধৰ্মী লোকৰ নামাজৰ সুবিধা হোৱাকৈ তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী বন্ধ ৰাখে। এই বছৰ সমিতিখনে জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে। এই সন্দৰ্ভত আয়োজক বিষ্ণু শৰ্মাই এইদৰে কয়।
মনটো খুব বেয়া লাগিছে যিহেতু আজি 65 বছৰৰ পাছত প্ৰথম পূজাৰ যি উৎসাহ আছিলে নাইকিয়া হ'ল। যিহেতু আমাৰ এজন ঘৰৰে মানুহ হঠাৎ অকাল মৃত্যু হৈছে। জুবিন দা এজন এনেকুৱা মানুহ আছে যিজন অসমৰ ক'লে ভুল হ'ব, তেখেতে ভাৰত ৰত্ন বুলি আমি ক'ব পাৰোঁ। সেই কথাটো আজি চবে স্বীকৃতি দিছে আৰু তেখেতে চব মানুহ লগত মিলি আছিল আৰু তেখেতে অকস্মাত মৃত্যু হোৱাৰ কাৰণে আমি নৱযুৱক সমিতিৰ ফালৰ পৰা গোটেই সাংস্কৃতিক কাৰ্যক্ৰম আমিও কেঞ্চেল কৰিছোঁ আৰু আজি আমি আপুনি মন কৰিব শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম আমি ৰাখিছোঁ। জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতক শান্তি।
জিলাখনত সৰ্বমুঠ 25খন ৰাজহুৱা পূজা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি নীতিৰে পালন কৰা হৈছে। ডিব্ৰুগড়ৰ পূৰ্ণানন্দ পথত থকা জ্ঞানদায়িনী দুৰ্গা পূজাথলীত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেৱা জনায়। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আজি সপ্তমীৰ দিনা বিভিন্ন পূজা মণ্ডপত ভক্তৰ যথেষ্ট সমাগম পৰিলক্ষিত হয়। কেইবাখনো পূজা সমিতিয়ে সুন্দৰ আৰ্হিৰে মণ্ডপ নিৰ্মাণ কৰি ভক্তসকলক আকৰ্ষিত কৰিছে। সকলো মণ্ডপতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত হাতীৰে কালি দুৰ্গাদেৱীক আদৰি আনি প্ৰতিষ্ঠা কৰা হয়। আজি পৰম্পৰাগত ৰীতিৰে সপ্তমী পূজা অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো কালি ষষ্ঠী উপলক্ষে পূজাৰ বেদীত দেৱী প্ৰতিমা স্থাপন কৰি শক্তিৰূপিণী দেৱীৰ আৰাধনা কৰা হয়। ধুবুৰী জিলাৰ শতাধিক পূজাথলীত এইবাৰ দেৱীক আৰাধনা কৰা হৈছে। জিলাখনৰ 404 বছৰীয়া গৌৰীপুৰৰ ৰজাঘৰীয়া দুৰ্গোৎসৱ, পিলাচীপাৰাৰ জমিদাৰবাৰীৰ অষ্টভোজা পূজা আৰু 413 বছৰীয়া বগৰীবাৰীৰ মা মহামায়া শক্তিপীঠত আজি পৰম্পৰাগত ৰীতি নীতিৰে সম্পূৰ্ণ বৈদিক প্ৰথাৰে সপ্তমী পূজা অনুষ্ঠিত হয়। বাক্সা জিলাৰ ইতিহাস প্ৰসিদ্ধ সৃষ্টি কুজিদেৱৰ দেৱালয়ৰ লগতে বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 43খন ঠাইত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আজি যথাবিহিত ৰীতি নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহান জনাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আনুষ্ঠানিকভাৱে আবেদন জনাইছে। এই আহানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক উভতাই অনা আৰু ন্যায় প্ৰদান নিশ্চিত কৰাত সহায় হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
আমি এমলেট মিউচুৱেল লিগেল এচিষ্টেণ্ট ট্ৰিটি, এই ট্ৰিটিখনক ইনভোক কৰিবৰ কাৰণে আজি গৃহ মন্ত্ৰালয়লৈকে আমি প্ৰস্তাৱ পঠিয়াইছো। তেখেতসকলে এই প্ৰস্তাৱ ছিংগাপুৰলৈকে প্ৰেৰণ কৰাৰ লগে লগে আমাৰ আৰক্ষীৰ দলো ছিংগাপুৰত আছে। আমি ভাবো যে অহা কেইটামান দিনৰ ভিতৰত আমি যথেষ্টখিনি আগুৱাই যাব পাৰি। মই ডিটেইলছ আজি ক'ব খোজা নাই, কিন্তু অহা দুই তিনিদিন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব।
মুখ্যমন্ত্ৰীয়ে কয় যে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সন্ধান অসম আৰক্ষীয়ে লাভ কৰিছে। অহা দুই তিনিদিনৰ ভিতৰত অভিযুক্ত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে সাংবাদিকৰ আগত কয় যে এই ঘটনাৰ অনুসন্ধানৰ বাবে এছ আই টিয়ে ইতিমধ্যে ভালেমান তথ্য লাভ কৰিছে যদিও এতিয়াই তথ্যসমূহ ৰাজহুৱা কৰিব পৰা নাযায়। তেওঁ এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহান জনোৱাৰ লগতে উৰা বাতৰিত পতিয়ন যোৱা আৰু ভ্ৰান্ত তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে আহান জনায়।
এটা ইম্পৰ্টেণ্ট এছ আই টি আৰু এতিয়া বহুত আগবাঢ়িছে, কিন্তু যিবিলাক তথ্য পাইছে এইটো কোৰ্টত পেছ হ'ব। এইবিলাক তথ্য এনেকে পাব্লিকত আনাউন্স কৰাটো লিগেলি মোৰ ফালৰ পৰা গলত হৈ যাব। চ' চি আই ডি আপোনাক মাজে মাজে এছ আই টি ইনফৰ্মেশ্যন দি থাকে, কিন্তু এটা কথা খটাং আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ নিৰ্দেশৰ মতে এণ্ড এজ পাৰ দ্য ল অফ ইণ্ডিয়া তদন্তটো ট্ৰান্সপেৰেণ্ট আৰু একদম প্ৰপাৰ চাইণ্টিফিক ইনভেষ্টিগেশ্যন।
ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে কালি এজাহাৰ দাখিল কৰাৰ পাছত আজি জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ন্যায় বিচাৰে আৰু তদন্ত প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছে। ছিংগাপুৰৰ ৰহস্যজনক দ্বীপটোলৈ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল আৰু কি পৰিস্থিতিত এই ঘটনা ঘটিবলৈ পালে, এই প্ৰশ্নসমূহৰ উত্তৰ তেওঁ পোৱা উচিত বুলিও শ্ৰীমতী গাৰ্গে মন্তব্য কৰে।
সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ মহামাৰী হৈছিল, সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাতে তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। সেই ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সাগৰৰ পানীখিনিত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকে ডুবি যায়, হেৰাই যায়, মৃত্যু হয় তাৰ কোনো কাৰণ নোলায়, সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল, গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, তেওঁ উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ।
শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে আজিও বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, অভিনেত্ৰী নিশিতা গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক পুনৰ জেৰা কৰে। আটাইকেইজনে আৰক্ষীক জেৰাৰ সময়ত সহযোগ কৰিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে শিল্পীগৰাকীৰ ৰাজ্যশ্ৰাদ্ধ উপলক্ষে আজি তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহত মাংগলিক অনুষ্ঠানৰ লগতে বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাপুৰৰ কমাৰকুছিত শিল্পীগৰাকীৰ শেষকৃত্য থলীত আজি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। অহা 1 অক্টোবৰত যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্ৰদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামচে সংযোগী দুটা ৰেল প্ৰকল্পৰ ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। 4,033 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্প দুটাৰ ফলত দুয়ো দেশে লাভৱান হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত বিদেশ সচিব বিক্ৰম মিশ্ৰীৰ সৈতে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোকৰাঝাৰৰ পৰা গেলেফু সংযোগী 69 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথছোৱা নিৰ্মাণৰ বাবে 3,456 কোটি টকা ধাৰ্য কৰা হৈছে। একেদৰে 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ বানৰহাট চামচে ৰেল প্ৰকল্পৰ বাবে 577 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই সমগ্ৰ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদেশ সচিব শ্ৰীমিশ্ৰীয়ে এই প্ৰসংগত কয় যে প্ৰথমবাৰৰ বাবে ভূটানৰ সৈতে এনেধৰণৰ ৰেল প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। বিগত বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণকালত এই সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ কয় যে সুৰক্ষাজনিত দিশৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক কালৰে পৰা দেশ দুখনৰ জনসাধাৰণৰ মাজত থকা মৈত্ৰীৰ বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰকল্প দুটাই বিশেষভাৱে সহায় কৰিব। ভাৰতে ভূটানৰ উন্নয়নমূলক কাৰ্যকলাপত বিশেষভাৱে অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত এই প্ৰকল্প দুটাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত কাইলৈ ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ দুয়োটা দল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। উদ্বোধনী অনুষ্ঠানৰ 40 মিনিট সময় জুবিন গাৰ্গৰ সন্মানাৰ্থে উৎসৰ্গিত হ'ব বুলি BCCI সদৰি কৰিছে। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে যান বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই সংবাদ মেলযোগে এইদৰে কয়।
আগন্তুক হবলগীয়া ICC অধীনত ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ অধীনত যিখন ওমেন্ছ ৱৰ্ল্ড কাপ পাতিছে তাত প্ৰথম নিশাটো মস্কোৰলৈ আপোনালোকে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি দিব আৰু কিছুমান টিকেটো তেওঁলোকে বিতৰণ কৰিছে বুলি মই গম পাইছো। আৰু যিহেতু অলৰেডি অহা কাইলৈ অষ্টমী হয় গতিকে পূজাৰ এটা উৎসৱ চলি আছে, পৰিৱেশ আছে, গতিকে মই আপোনালোকৰ থ্ৰুদি গুৱাহাটীবাসী ৰাইজক তথা অসমবাসী ৰাইজক অনুৰোধ কৰাইছো যে এই খেলখন যিহেতু প্ৰথমবাৰৰ কাৰণে অসমত গুৱাহাটী চহৰত ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ এখন ৱমেন্স ৱৰ্ল্ড কাপ হৈছে, গতিকে এইখন যদি ভালভাৱে সম্পূৰ্ণ হয় এইটো সকলোৰে কাৰণে এটা গৌৰৱৰ কথা হ'ব। গতিকে মই আপোনালোকৰ সহায়ত মই অসমবাসীয়ে গুৱাহাটীবাসীক অনুৰোধ জনাইছো যিটো ট্ৰেফিক আমি ৰুলছ এণ্ড ৰেগুলেশ্যন ইমপ্লিমেণ্ট কৰিম, বিশেষকৈ আমি এটা ট্ৰেফিক এৰেঞ্জমেণ্ট কৰিছো সেইটোত যাতে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়ায়।
আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতারী রোড, ডক্টর ভূপেন হাজরিকা রোড, রাজীব গান্ধী রোডর জ্যোতিকুচি পর্যন্ত দক্ষিণগাঁও তিনিআলির পৰা লাল গণেশলৈ বাণিজ্যিক সামগ্রী কহিওয়া বাহনৰ চলাচল কাইলৈ পুৱা 11 বজাৰ পৰা মাজনিশা 12 বজালৈ বন্ধ থাকিব। পুৱা 11 বজাৰ পৰা কেৱল অনুমতি থকা বাহনসমূহেহে লাল গণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলিলৈ যাব পাৰিব। লখৰা চাৰিআলিৰ পৰা আৰ্যনগৰ অভিমুখে যোৱা বাহনসমূহ লাল গণেশ তিনিআলিত পথ সলনি কৰোৱা হ'ব। ধীৰেণপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা তিনিআলি অভিমুখে কোনো যান বাহন চলাচল কৰিব নোৱাৰিব। খেল শেষ হোৱাৰ পাছত ষ্টেডিয়ামৰ ভিতৰত ৰখাই থোৱা বাহনবোৰ ধীৰেণপাৰা তিনিআলি বা বৰ্ষাপাৰা তিনিআলি অভিমুখে যাব পাৰিব। ধীৰেণপাৰা তিনিআলিৰ পৰা গড়চুক আৰু ফটাশিলামবাৰীৰ ফালে যাব পাৰিব। বৰ্ষাপাৰা বা ধীৰেণপাৰাৰ পৰা কুল বসুমতাৰী ৰোডত কোনো যান বাহন চলাচল কৰিব নোৱাৰিব। কালি দেহাৱসান ঘটা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক পৰিচালক টিমথি দাস হানছেৰ পাৰ্থিব শৰীৰ আজি কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰংমং ৱেষ্টস্থিত বাসগৃহলৈ লৈ যোৱা হয়। 1985 চনত শ্বেৰ আলাং নামৰ কাৰ্বি চলচ্চিত্ৰৰে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰা পৰিচালকগৰাকীক শেষ বিদায় জনাবলৈ আজি তেওঁৰ বাসগৃহত বহু লোক সমবেত হয়। কাইলৈ ডিফুৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কালি টিমথি দাস হানছেৰ দেহাৱসান ঘটিছিল। ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ জনস্বাস্থ্য কাৰিকৰী বিভাগ অসমৰ দ্বাৰা ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী গাঁওসমূহত প্ৰচাৰ অভিযান চলোৱা হয়। আৱৰ্জনাৰ সঠিক নিষ্কাশন কৰি গাঁওসমূহ স্বচ্ছ কৰি ৰখাৰ সজাগতা সৃষ্টিৰ বাবে এই প্ৰচাৰ অভিযান চলোৱা হয়।
ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে আজি ঢকুৱাখানা সমজিলাৰ বেবেজীয়া চাৰিআলিত অনুষ্ঠিত দুৰ্গা পূজা সমিতিক চেক প্ৰদান কৰে। ৰাজ্য চৰকাৰে দুৰ্গা পূজা সমিতিসমূহলৈ আগবঢ়োৱা আৰ্থিক সাহায্যৰ সৈতে সংগতি ৰাখি বিধায়কগৰাকীয়ে আজি এই সাহায্য প্ৰদান কৰে। শ্ৰীদলে দেৱীৰ চৰণত পূজা অৰ্চনা কৰে আৰু সকলোৰে কুশল মংগল কামনা কৰে। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে জিলাখনত দুৰ্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু যাৱতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বিভিন্ন স্থান আজি পৰিদৰ্শন কৰে। জিলাখনৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ পৰ্যাপ্ত স্বেচ্ছাসেৱক, CCTV, পূজাস্থলীৰ নিৰাপত্তা আৰু অন্যান্য দিশৰ তেওঁ বুজ লয়। বেডমিণ্টনৰ ৰাষ্ট্ৰীয় ৰেফাৰী, যোৰহাট জিলা বেডমিণ্টন সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰশিক্ষক বিমল ফুকনৰ আজি যোৰহাটৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 70 বছৰ। শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমীত কাল ৰাত্ৰিৰ ৰূপত দেৱীক পূজা অৰ্চনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজাত দেৱীৰ আশীষ গ্ৰহণ। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহান জনাবলৈ গৃহ মন্ত্ৰালয়ক ৰাজ্য চৰকাৰৰ আবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত পৰৱৰ্তী 2-3 দিন অতি গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। কোকৰাঝাৰ আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা ভূটান সংযোগী ৰেল প্ৰকল্পই দেশৰ অৰ্থনৈতিক উন্নয়নত বিশেষ ভূমিকা ল'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। আৰু বৰ্ষাবাৰত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলত ভাৰত আৰু শ্ৰীলংকা মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।